জোরানং ছবি পুনরুত্থান যীশুর শত্রুবিলাকে ভাবিছিল যে তেওঁলোকে তেওঁক ধ্বংস করিলে, কিন্তু হেয়া নহয়। যীশুর মৃত্যুর পিছত তেওঁৰ বন্ধুসকলে তেওঁৰ মৃতদেহ মৈদামত থৈছিল আৰু তেওঁলোকে এচটা ডাঙৰ শিলেৰে মৈদামৰ মুখ বন্ধ কৰিছিল। দুদিনৰ শেষত তৃতীয় দিনা যীশুৱে মৃত্যুৰ পৰা জীৱিত হৈ উঠিছিল। যেতিয়া মহিলা কেইজনীমানে মৈদামলৈ আহিছিল, তেওঁলোকে মৈদামৰ মুখৰ পৰা শিলচটা গুচাই থোৱা দেখিছিল। দুজন স্বৰ্গদূতে তাত তেওঁলোকক যীশু জি উঠিল বুলি কৈছিল। তেওঁ ইয়াত নাই, তেওঁ উঠিলে। যেতিয়া যীশু মৃত্যুৰ পৰা উঠিছিল, তেওঁ যে ঈশ্বৰ হয় তাক প্ৰমাণ কৰিছিল। যীশু এতিয়াও জীয়াই আছে আৰু আজিও চৈতান আৰু মৃত্যুতকৈ বলৱান হৈ আছে।